1, 2, और कभी कभी ऐसा भी होता है दूसरों को हंसाने के लिए लोग गिर जाते हैं।
ये भी अपने
आप देखो जी, काल वाला प्रवचन और पूरा अगर एक साथ हिंदी में मिल गया तो बहुत अच्छा होगा ना। हम दादा लोगों से कहेंगे वैसा कर देगा करके वो निकल जाएगा, पुस्तक में निकल जाएगा। अब दादा लोग अगर कहते कि प्रवचन बहुत सीधा था, पुस्तक में निकालने का लायक नहीं था, तब तो पुस्तक में नहीं निकलेगा। क्या जी तुम लोगों की राय क्या है, पुस्तक में निकालने का योग्य था? हाँ, तब तो दादा लोगों से मैं कहूंगा, रिक्वेस्ट करूंगा। अच्छा, अब गाना होना होगा ना जी, ना क्या होगा? एक तो गाना अवश्य होगा, उसके बाद क्या होगा? अच्छा, एक गाना हो जाए पहले, वो तो कॉम्प्लीट करें तो फाइनल स्टेज चले। क्या जी गाना तैयार नहीं है क्या?
সুরক্ষিত পাবনে মনিরি মধুবনে মনিরি রাজায় ভুবনে সুরক্ষিত পাবনে মনিরি মধুবনে মনিরি রাজায় রাজা দীপান কোনা কিছুই লাগিবে না, দীপান কোনা দীপান কোনা কিছুই লাগিবে না, দীপান কোনা কিছুই লাগিবে না, দীপান কোনা কিছুই লাগিবে না, দীপান কোনা যাবে আরাধনা মনকে করি জানে জপে অনুরাগে ভালোবাসার রাগে, ধ্যানে জপে অনুরাগে ধ্যানে জপে অনুরাগে ভালোবাসার রাগে, ধ্যানে জপে অনুরাগে ভালোবাসার রাগে, রঞ্জিত হব তব সন্দরে, রঞ্জিত হব তব সন্দরে, মনির রাজায় শুন গোপনে, মনির রাজায় শুন গোপনে, রঞ্জিত হব মনির মধুবনে, মনির রাজায়
কম্পিটিশন হোগা কন হ্যাঁ জি
জজেস কোশিক কম্পিটিশন জজেস আর
পুরি পায়ে কৌশিকি না পায়ে পাণ্ডব
আগে কৌশিকি বাবা
আমাদের কি আছে পাণ্ডব সব উচ্চ পাঠ্য করে দিচ্ছে নাকি
জজেস আর মুরলীধর জি রাজ জি আচার্য সুখদেব জি আচার্য সুখদেব জি প্রার্থনা মুরলীধর জি রাজি
দোলো জাজ হয় ক্যা
হ্যাঁ দুজন জাজ তাণ্ডব নাম্বার ওয়ান বিবি ভাল্লা কাঠমান্ডু নম্বর টু পঙ্কজ কুমার মেদিনীনগর নম্বর থ্রি শঙ্কর মেদিনীনগর নম্বর ফোর কল্যাণ কুমার মতিহারি নম্বর ফাইভ কেদার ঘোষ নেরাদেউল নম্বর সিক্স শৈলেন্দ্র কুমার বিহার সিটি নম্বর সেভেন শঙ্কর মিদনাপুর নম্বর এইট
মিদনাপুর মেদিনীনগর
নব মিদনাপুর নম্বর এইট দেবেশ কুমার বক্সার নম্বর নাইন শশীরঞ্জন জি বোকারো নম্বর সেন মঙ্গল জি
নাম ঠিক জানো
হ্যাঁ
শশীরঞ্জন
শশীরঞ্জন জি
আচ্ছা ঠিক আছে নামগুলো একটু কে আসলে পড়ো
বোকারো আচ্ছা নম্বর নাইন মঙ্গল জি পূর্ণিয়া নম্বর টেন রাজকুমার প্যাটনা নম্বর ইলেভেন চন্দ্রভূষণ রোহতাস নম্বর টুয়েলভ রামায়ণ জি ফাইজাস নম্বর থার্টিন সঞ্জয় জি মিদনাপুর নম্বর টুয়েলভ সুরেন্দর জি ভাগলপুর নম্বর থার্টিন অরুণ কুমার পূর্ণিয়া নম্বর ফোরটিন ব্রহ্মদেব জি গয়া এটি বটান্ডব
যাদবকে খুশি দিয়ে হয় জি
হ্যাঁ দিয়েছি বাবা
কথা বলে
বুঝিয়েছি
না কেন হ্যাঁ জানতে হলে দুনিয়া বহুত দেশ মে আজকাল মহিলায় কেসি হ্যাঁ কি चेयरमैन क्यों कहा जाएगा, चेयर वोमन क्यों नहीं? उनकी मांग तो सही है जी, इसलिए दोनों पार्टी में एक फैसला हो गया, वो हुआ कि चेयरमैन भी नहीं चेयर वोमन भी नहीं, अब चेयर पर्सन कहा जाए। तो भारत में उस तरह की मांग नहीं हुई, मांग होने से यहाँ भी चेयर पर्सन कहना पड़ेगा। अच्छा हो जाए,
रेडी बटन दबाओ, 1 2 3 जंप। ता ता दिन ता, ता ता दिन ता, ता ता दिन ता, दिन दिन ता ता, दिन दिन ता ता, भवनं केवलं, 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 भवनं केवलं,
भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं,
भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, भवनं केवलं, केवलं, भवनं 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 केवलं, भवनं
केवलं, ना हो जाए उसके बाद आप चित्र चल। अपनी साधना में सफल होते हैं, परम पुरुष को पा जाते हैं, सब दुनिया की हर चीज उनके लिए मीठी बन जाती है। When a spiritual aspirant achieves his goal, everything in this universe, everything becomes sweet for him, everything. And this particular song is an expression of that feeling.
Ekhi Madhurata Pavane.
Thank you. পাঠারী কেন লুকাও কিছু সম্মুখে নাচিকানি মুনির পাঠারী কেন লুকাও কিছু সম্মুখে নাচিকানি মুনির পাঠারী কেন লুকাও সম্মুখে নাচিকানি মুনির মাঝারি কেন লুকাও সম্মুখে নাচিকানি কি মাধুকতা মনুনি কি মাধুকতা মনুনি কি মধুরতা কি মাধুকতা মনুনি কি মধুরতা পবনি কি মাধুকতা মনুনি কি সুরে সুরে পাখি গায় কি ভালো ভাষা বলে সুরে সুরে পাখি গায় কি ভালো ভাষা বলে কি মাধু কথা মনুরে কি মাধু কথা মনুরে কি মধুরতা কবরে কি মাধু
আবার তো কীর্তন
বাবা কি ভগবান বিশানন্দমূর্তি জি কি পরম পিতা বাবা 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 কি